এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি20 এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি দেৰগাঁৱত অনুষ্ঠিত প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলি জনায়। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কাইলৈ শিক্ষক দিৱসৰ দিনা পাঞ্জাৱীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে ঘোষণা কৰা কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ তালিকা অনুসৰি যোৰহাট জিলাৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ PM3 ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ PMC ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ PMC জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কা ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়াপুৰী MPSৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ 182নং গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ 57নং টিকালপাৰ চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকলীয়াঘাট চৰকাৰী MV স্কুলৰ প্ৰধান শিক্ষক কামসিং হাউছে কৃতি শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদী স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও কৰা হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে।
সত্ৰপীঠ মাজুলীতো আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই পুৱাৰ পৰাই নাম প্ৰসংগ, গীত নৃত্য আদিৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300ধিক নামঘৰৰ লগতে প্ৰতিঘৰ গৃহস্থই পালন কৰিছে জন্মাষ্টমী। হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। অতি উলহ মালহেৰে বহুবোৰ শিক্ষানুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন অনুষ্ঠানৰ।
বৰপেটা জিলাৰ সত্ৰ নামঘৰসমূহতো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয় পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণৰ জন্মনাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা। নিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতহে এই উপবাস ভংগ কৰা হয়। সৰভোগৰ শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানতো জন্মাষ্টমী পালন কৰা হয়। প্ৰতি বছৰে থানখনত আজিৰ দিনটোতে পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈ আহিছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ গণককুচি সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দবাৰীটো জন্মাষ্টমী আয়োজন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ ওলাবাৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ওলাবৰী সীতাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন খেল নাৱে অংশগ্ৰহণ কৰিছে। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ উপাসনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্ৰী প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। নগাঁৱৰ জিলায়ুক্ত দেৱাশীষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশীষ শৰ্মাই কৰা আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে IAS বিষয়া আৰণ্য শইকীয়াক নিযুক্তি দিয়া হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰস্তুতিমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পৰ্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু ঘাটসমূহ শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত শীঘ্ৰেই প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে। এই পৰ্যালোচনা বৈঠকত প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন 3 অক্টোবৰত অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগ্ৰহী প্ৰাৰ্থীসকলে চৰকাৰী বন্ধৰ বাদে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন 11 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। 14 ছেপ্টেম্বৰত শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা মোবাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্ৰুত আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্ৰৰ পৰা সহজে ক্ৰয় কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কালি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ শিবিৰ অনুষ্ঠিত হয়। যক্ষ্মা ৰোগৰ প্ৰাথমিক লক্ষণসমূহ আগতীয়াকৈ ধৰা পেলোৱা আৰু আক্ৰান্তসকলক সঠিক সময়ত উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগে জিলাখনক সম্পূৰ্ণৰূপে যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকুটীৰ জয়পুৰ সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত শিশু উন্নয়ন বিষয়ৰ কাৰ্যালয়টো কালি সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে পৰিদৰ্শনকালত কাৰ্যালয়টোৰ কাম কাজৰ সবিশেষ বুজ লোৱাৰ লগতে কৰ্মচাৰীসকলক চৰকাৰী সেৱাসমূহ অধিক ফলপ্ৰসূ আৰু সুচাৰুৰূপে আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক এ টি পি এ চিল ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু এন আৰ এল ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 10টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ভাগ লোৱা আন দলসমূহ হৈছে দুলীয়াজানৰ অল ইণ্ডিয়া একাদশ, অসম পুলিচ ব্লুজ, নৰ্থ ইষ্ট ইউনাইটেড, এ এছ ই বি, যোৰহাট টাউন ক্লাব, ব্ৰহ্মপুত্ৰ ডলফিন, মণিপুৰ আছু পি ফুটবল ক্লাব আৰু ফুটবল ফৰ চেঞ্জ। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত হংকঙৰ বিৰুদ্ধে 137 ৰানত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে 20 অভাৰত 5টা উইকেট হেৰুৱাই 193 ৰান সংগ্ৰহ কৰে। মাত্ৰ 66টা বলত 124 ৰান কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই দৰ্শনীয় প্ৰদৰ্শনেৰে মান্ধানাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে 16 অভাৰ 2টা বলত মাত্ৰ 56 ৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতৰ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰেমা ৰাৱত, শ্ৰী চৰদানী আৰু নন্দিনী শৰ্মাই 2টাকৈ উইকেট দখল কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমুবলগণ আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে গঠন হ'ব 2টা নতুন আৰক্ষী বেটেলিয়ন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁও পুলিচ একাডেমীত ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যজুৰি ড্ৰাগছ অভিযান অধিক শক্তিশালী কৰিবৰ বাবে নাৰ্কটিক টাস্ক ফৰ্চ গঠন কৰা হ'ব বুলি প্ৰকাশ কৰা এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে আছাম টু ছেট আপ এণ্টি নাৰ্কটিক টাস্ক ফৰ্চ শিৰোনামেৰে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। যোৱা 3টা বছৰত অসমত প্ৰায় 1,65,000 কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰা হৈছে বুলি এটা বাতৰিক তথ্য সহকাৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15 গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ চহৰসমূহৰ প্ৰায় 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বৰ অন্যতম আগশাৰীৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উদয় শইকীয়াক 2026 বৰ্ষৰ স্নাতকোত্তৰ গৱেষণাত তত্বাৱধানৰ উৎকৰ্ষতাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে বিজয়ী ঘোষণা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15 গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। এতিয়া জিলাৰ ৰেহৰূপ আৰু 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।